এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভোটত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশেষ বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসন চলিব, কোৰাণ বাইবেল ভাগৱতৰ শাসন নচলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা RSSৰ কোনো স্বাৰ্থ নাই, জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দল বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানী বিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
সমান নাগৰিক সংহিতা অসম 2026ৰ বিষয়ে আলোচনা কৰিব খুজিছো। অধ্যক্ষ মহোদয়, এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমৰ উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা হৈ থকা নাই, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় কমিটি গঠনৰ প্ৰতি আদৰণি জনাই ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক দূৰদৰ্শী আৰু নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তনৰ অধ্যয়ন কৰিব আৰু দৃঢ় সমাধান উলিয়াব। ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে অসমে দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যা ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি জনবিন্যাসৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰে। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশেষ বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰা হয়। বক্তৃতা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক সৌৰভ পালে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে শিক্ষাদান, গৱেষণা আৰু উচ্চ শিক্ষাৰ সামগ্ৰিক গাঁথনিক ন ৰূপত গঢ় দিছে সেই বিষয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, পঞ্জীয়ক ডঃ হীৰেণ ডেকা, বিশ্ববিদ্যালয়খনৰ ভালে কেইগৰাকী অধ্যাপক অধ্যাপিকা, বিশিষ্ট অতিথি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই আজি জামিন বিচাৰি বিশেষ ফাষ্ট ট্ৰেক আদালতত আবেদন দাখিল কৰে। ইপিনে এই গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মায়ো জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। উল্লেখযোগ্য যে বাক্সাৰ জিলা কাৰাগাৰত থকা সিদ্ধাৰ্থ শৰ্মা ইয়াৰ পূৰ্বে জামিন বিচাৰি ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰস্থ হৈছিল, কিন্তু অভিযুক্ত পক্ষ আৰু অসম চৰকাৰৰ পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰিলে গোচৰৰ সাক্ষীবাদীক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 4 মে'ত তেওঁৰ জামিন আবেদন নাকচ কৰা হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ে আন এগৰাকী অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হৈছে। আদালতে 2 এদিনৰ ভিতৰতে অভিযুক্তগৰাকীৰ জামিন আবেদনৰ ৰায় প্ৰদানৰ সম্ভাৱনা আছে। বৰপেটা জিলাৰ কালাজাৰত আজি আৰক্ষী অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জৈনে জনোৱা মতে বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই হাউলী আৰক্ষীয়ে ডিমাপুৰৰ পৰা কোকৰাঝাৰ অভিমুখী এখন ট্ৰাকত তালাচী চলাই আৰু হেৰইন ভৰ্তিসহ 56টা বাকচ 11টা বাকচত থকা ইয়াবা টেবলেট জব্দ কৰে। মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 2.5 কোটি টকা হ'ব বুলি আৰক্ষীয়ে জনাইছে। মাদক দ্ৰব্যখিনি ট্ৰাকখনৰ ভিতৰত বিশেষভাৱে সজা চেম্বাৰত ভৰাই অনা হৈছিল। এই সংক্ৰান্তত আৰক্ষীয়ে অধিক তথ্যৰ বাবে অভিযান অব্যাহত ৰাখিছে। গ্ৰন্থপ্ৰেমী আৰু নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ বিপণি আৰু পুথিভঁৰালৰ গুৰুত্ব উপলব্ধি কৰাৰ লগতে ইয়াৰ সংৰক্ষণৰ উদ্দেশ্যে তেজপুৰ সাহিত্য সভা আৰু নগাঁৱৰ দ্য বুক নুক প্ৰতিষ্ঠানৰ উদ্যোগত ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা হৈছে। এই অনুসৰি পুথিভঁৰালৰ গ্ৰন্থ সংগ্ৰহ আৰু সংৰক্ষণৰ বিষয়ত ভিডিঅ' ডকুমেণ্টেশ্যন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত দেশৰ অন্যান্য প্ৰান্তৰ লোকৰ উপৰি বিদেশত বাস কৰা লোকেও অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীসকলে তেওঁলোকে বসবাস কৰা অঞ্চলৰ যিকোনো কিতাপৰ দোকান অথবা পুথিভঁৰালক লৈ এটা 2 মিনিটৰ ভিডিঅ' নিৰ্মাণ কৰি জমা দিব লাগিব। ভিডিঅ'টোত নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ কিতাপ সংগ্ৰহৰ কাহিনী, চৰিত্ৰ আৰু ইয়াৰ সাংস্কৃতিক দিশসমূহ নথিভুক্ত হোৱাটো বাঞ্ছনীয় বুলি উদ্যোক্তাসকলে জনাইছে। প্ৰতিযোগীসকলে তেজপুৰ সাহিত্য সভা @gmail.com অথবা booknook@gmail.com ভিডিঅ'সমূহ প্ৰেৰণ কৰিব পাৰিব। বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ অন্তৰ্ভুক্ত গৃহ তালিকাভুক্ত আৰু গৃহ পিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আৰম্ভ হৈছে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ৰ লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ঈদ উল জোহাৰ প্ৰাক সন্ধিয়া ৰাজ্যবাসী বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922 মিছ কল দিলে পোৱা SMSত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মহালীৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভোটত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশেষ বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।